আকাশবাণী গুৱাহাটী উজনি অসমৰ বাতৰিৰ সৈতে মই ইভা মহন্ত। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত সাক্ষ্য দিবলৈ আজি ছিংগাপুৰৰ তিনিজন প্ৰৱাসী অসমীয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়ত হাজিৰ হয়। পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জাওলাংছ নাৰ্জাই নামৰ এই লোককেইজনক এছ আই টিয়ে সোধা পোছা কৰাৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লিপিবদ্ধ কৰোৱা হয়। ইপিনে মৰমী দাসৰ নেতৃত্বত এছ আই টিৰ এটা দল আজি জুবিন গাৰ্গৰ কাহিলিপৰাস্থিত বাসগৃহত উপস্থিত হৈ বিচাৰ পৰীক্ষাৰ প্ৰতিবেদন সম্পৰ্কে পৰিয়ালক অৱগত কৰিছে। অৱশ্যে এই প্ৰতিবেদন সন্দৰ্ভত আৰক্ষীয়ে ৰাজহুৱাকৈ কোনো তথ্য সদৰি কৰা নাই। এই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰগতিত আগবাঢ়িছে বুলি ইতিমধ্যে ৰাজ্য চৰকাৰে সদৰি কৰিছে। তদন্ত প্ৰক্ৰিয়া প্ৰয়োজনতকৈ বেছি খৰতকীয়া কৰিলে আধৰুৱা হোৱাৰ আশংকা থকা হেতুকে জনসাধাৰণক ধৈৰ্য সহকাৰে বিচাৰ প্ৰক্ৰিয়াৰ সামৰণিৰ বাবে অপেক্ষা কৰিবলৈ অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে আহ্বান জনাইছে।
তাতে নিয়ম ন্যায়িক যিটো ব্যৱস্থা তাৰ এটা সময় থাকে, সেই সময়ত ইউজুৱেলি তিনিমাহৰ ভিতৰতে চাৰ্জশ্বীট দিব লাগে। সেই নিয়ম মতে তিনিমাহৰ ভিতৰত চাৰ্জশ্বীট হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে ঘোষণা কৰিছে। এতিয়া এইটো ফৰ্চফুলি প্ৰেচাৰ যদি কৰা যায় তেতিয়াহ'লে ইনভেষ্টিগেশ্যনটো আধৰুৱা হৈ ৰ'ব। আমি সময় দিছো এছ আই টিক ইনভেষ্টিগেশ্যন কৰিবলৈ, কৰি পেলাই ভালকে এটা আমাক ৰিজাল্ট দিব আমাৰ দৃঢ় বিশ্বাস। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। আৰু এই ন্যায় প্ৰক্ৰিয়াত যিসকল অফিচাৰ্ছ ইনভল্ভ আছে তেখেতসকলে সুন্দৰভাৱে, কাৰণ সেই যিসকল বিষয়াই ইনভেষ্টিগেশ্যন কৰিছে তেখেতসকলৰো মনত দুখ আছে। গতিকে মই ভাবো তেখেতসকলেও নিজৰ কেছ বুলি ভাবি পেলাই ইনভেষ্টিগেশ্যন কৰিব আৰু এটা ভাল ৰিজাল্ট বিলাক হ'ব। গতিকে আমি অকণমান ধৈৰ্য ধৰি আগবাঢ়ি গ'লো।
জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী শতাব্দী বৰাৰো আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ভাষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা তিনিজনৰ লগতে এঘাৰগৰাকী প্ৰৱাসী অসমীয়ালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। এই চমন মানি কিছুদিন পূৰ্বে ৰূপকমল কলিতা নামৰ প্ৰৱাসী অসমীয়াজন এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিশা ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি ভাষ্য দিবলৈ নহা ছিংগাপুৰৰ ঘটনাস্থলীত উপস্থিত থকা প্ৰৱাসীসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিছিল। মুখ্যমন্ত্ৰীয়ে তেওঁলোকক স্বেচ্ছাই আহি ভাষ্য দি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল। ডঃ শৰ্মাই কেন্দ্ৰীয় ফৰেন্সিক বিজ্ঞান গৱেষণাগাৰে জুবিন গাৰ্গৰ ভিচিয়াৰ প্ৰতিবেদন দিয়াৰ পাছত এছ আই টিয়ে তদন্তৰ নিৰ্দিষ্ট গতি লাভ কৰিছে বুলি উল্লেখ কৰি কম দিনৰ ভিতৰতে আদালতত সকলো কথা প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিছে। এই ঘটনাৰ তদন্তক লৈ অসম চৰকাৰ যিদৰে সক্ৰিয় হৈ আছে সেইদৰে ছিংগাপুৰ আৰক্ষীয়েও সক্ৰিয়ভাৱে তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে এছ আই টিয়ে জুবিন গাৰ্গৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিভিন্নজনক সোধা পোছা কৰি ভাষ্য গ্ৰহণ কৰিছে। বিশেষ তদন্তকাৰী গোটে কালি অৰুণ গাৰ্গৰ ভাষ্য গ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি সাতোজনেৰে আৰক্ষীৰ জিম্মাৰ ম্যাদ শীঘ্ৰে অন্ত পৰিব। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ লগে লগে আটাইকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব। ধেমাজি জিলাৰ জোনাই সমজিলা আৰক্ষীয়ে আজি স্থানীয় দল সংগঠনৰ সহযোগত জোনাই কুলি তিনিআলিৰ পৰা নিচাযুক্ত সামগ্ৰীসহ দুজন সৰবৰাহকাৰীক আটক কৰে। চিমেণ্ট চাপৰিৰ পৰা জোনাই হৈ অৰুণাচল প্ৰদেশৰ আলঙলৈ সামগ্ৰীখিনি লৈ যোৱাৰ সময়তে আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰাৰ লগতে তেওঁলোকে ব্যৱহাৰ কৰা ইন'ভা বাহনখনো জব্দ কৰে। ৰাজ্যৰ চাহ বাগিচা আৰু বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কন্যা শিশুক শিক্ষাৰ প্ৰদানৰ লক্ষ্যৰে ইউনিচেফ ইণ্ডিয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি সংস্থাটোৱে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল আৰু ইয়ং ইণ্ডিয়াজ চি ৱাই 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 আইৰ সহযোগত আয়োজন কৰা এখন আলোচনা চক্ৰত এই কন্যা শিশুসকলৰ নিৰাপত্তা আৰু জীৱিকাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ কৰ্মপন্থা যুগুত কৰে। তেওঁলোকে এই অঞ্চলসমূহত ৰূপায়ণ কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই এই পদক্ষেপৰ বাবে ইউনিচেফক ধন্যবাদ জ্ঞাপন কৰে। তিনিচুকীয়া জিলাৰ শদিয়া সমজিলাত কাইলৈ হ'বলগীয়া মেগা স্বাস্থ্য শিবিৰৰ বাবে আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই শিবিৰৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। এতিয়াৰ বাতৰি ইমানেই।